আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জনমণি শইকীয়াই। এতিয়া প্ৰধান বাতৰিসমূহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত পুনৰ 1,71,593টা গৃহ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। অসমত ৰেলপথ বৈদ্যুতিকীকৰণৰ কাম 65% সম্পূৰ্ণ হৈছে, অহা বছৰৰ ভিতৰত 100% কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাৰ প্ৰকাশ। ৰাজ্যত বিগত কিছুদিন ধৰি নীতি বহিৰ্ভূতভাৱে ধন জমা কৰা অসাধু ব্যৱসায় সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰি অনুসন্ধান চলাবলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ। ডঃ ভূপেন হাজৰিকাৰ আজি 98 সংখ্যক জন্মবাৰ্ষিকী। ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাস আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন আৰু পেৰিছ পেৰালিম্পিকৰ 10ম দিনৰ খেলৰ অন্তত ভাৰতে 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 29টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠদশ স্থানত। কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পুনৰ 1,71,593টা গৃহ নিৰ্মাণত অনুমোদন জনাইছে। ৰাজ্যবাসীৰ বাবে এয়া নিশ্চিতভাৱে সুখবৰ বুলি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে মত প্ৰকাশ কৰিছে। তেওঁ লগতে কয় যে আটাইবোৰ জিলাৰ জনসাধাৰণ ইয়াৰ দ্বাৰা উপকৃত হোৱাৰ উপৰি অনুসূচিত জাতিৰ বসতি প্ৰধান জিলা হিচাপে ধেমাজি, পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাই সৰ্বাধিক সংখ্যক গৃহ লাভ কৰিব। দৰিদ্ৰ জনসাধাৰণৰ বাবে লোৱা এই পদক্ষেপৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে সচিব মুনীন্দ্ৰনাথ শৰ্মা আৰু আয়ুক্ত জয় শিৱানী উপস্থিত থাকে। উল্লেখযোগ্য যে বৰ্তমানলৈকে ৰাজ্যত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 19 লাখতকৈও অধিক গৃহ নিৰ্মাণ কৰা হৈছে। ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডঃ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠানৰ সহযোগত আজি ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাৰ 98 সংখ্যক জয়ন্তী পালন কৰা হ'ব। এই উপলক্ষে জালুকবাৰী সমাধিস্থলীত পুৱা স্মৃতি তৰ্পণ আৰু বিয়লি সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সমন্বয় দিৱস পালন কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থায়ো শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে দীঘলী পুখুৰীৰ পাৰত উদ্দীপনা শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰিছে। দীঘলী পুখুৰীৰ পাৰত থকা ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিস্থলীত সন্ধিয়া 6 বজাৰ পৰা এই অনুষ্ঠান অনুষ্ঠিত হ'ব। অসম সাহিত্য সভায়ো গুৱাহাটীৰ দীঘলী পুখুৰীত সাহিত্য সভাৰ প্ৰশাসনীয় কাৰ্যালয়ৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। গুৱাহাটীৰ নিউ আৰ্টছ প্লেয়াৰ্ছৰ উদ্যোগত বিয়লি সুধাকণ্ঠ স্মৰণ শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেজপুৰতো এই উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। চিৰাং জিলাতো ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি বিজনীস্থিত জিৰণি গৃহ প্ৰাংগণত এই দিৱস পালন কৰা হ'ব। ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ তৰুণ দেৱৰায়ে বন্তি প্ৰজ্বলন কৰাৰ পাছত অনাকাৰ শিল্পী অশোক বৰ্মাই প্ৰতিমূৰ্তিত মল্যাৰ্পণ কৰিব। ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে এই দিৱসৰ সৈতে সংগতি ৰাখি গছপুলি ৰোপণ, সমবেত সংগীত, আইসকলৰ নাম সম্বৰ্ধনা অনুষ্ঠান, ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য প্ৰতিযোগিতা আৰু স্মৃতিচাৰণ সভাৰো আয়োজন কৰিছে। ৰাজ্যখনত বিগত কিছুদিন ধৰি নীতি বহিৰ্ভূতভাৱে ধন জমা কৰা অসাধু ব্যৱসায়ক লৈ ডিব্ৰুগড় থানাত দাখিল হোৱা গোচৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধানে বিশেষ তদন্তকাৰী দল গঠন কৰি অনুসন্ধান চলাবলৈ নিৰ্দেশ দিছে। ইয়াৰ বাবে অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালক প্ৰধানক এই দলটো গঠন কৰি তদন্ত চলাবলৈ কোৱা হৈছে। এই দলটোক লগতে গোচৰটোৰ সকলো দিশ চালি জাৰি চাই সৰ্বাম্মকভাৱে অনুসন্ধান চলোৱাৰ উপৰি সোনকালে ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। অহা 15 দিনৰ ভিতৰত এই তদন্তৰ অগ্ৰগতি সম্পৰ্কে অৱগত কৰিবলৈও কোৱা হৈছে। আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে এনেধৰণৰ নীতি বহিৰ্ভূত লেনদেনৰ ঘটনা সন্দৰ্ভত 14খন জিলাত 28টা গোচৰ পঞ্জীয়ন হৈছে আৰু 79জনক গ্ৰেপ্তাৰ কৰা হৈছে। আনহাতে আৰক্ষীয়ে জাননী জাৰি কৰাৰ পিছতো তদন্ত প্ৰক্ৰিয়াত সহায় নকৰাৰ ফলত 22খন বিশেষ জাননী জাৰি কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। অসমত ৰেলপথ বৈদ্যুতিকীকৰণৰ কাম 65% সম্পূৰ্ণ হৈছে আৰু অহা বছৰৰ ভিতৰত নিৰ্ধাৰিত লক্ষ্য অনুসৰি 100% সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ৰেলপথ বৈদ্যুতিকীকৰণৰ ফলত ইন্ধন ৰাহি হোৱাৰ লগতে ৰেল যাত্ৰা দ্ৰুত হৈ উঠিব। বৈদ্যুতিক ইঞ্জিনৰ কাৰ্যক্ষমতা অধিক হোৱাৰ ফলত ৰেল যাত্ৰা সুচল হোৱাৰ উপৰি বিত্তীয় ক্ষেত্ৰতো ৰাহি হ'ব বুলি তেওঁ কয়। একেদৰে ৰাজ্যখনৰ বিভিন্ন অঞ্চলত ৰেলপথ দ্বৈতকৰণৰ কাম অব্যাহত আছে বুলি তেওঁ জানিবলৈ দিয়ে। ইপিনে ৰেল দুৰ্ঘটনা হ্ৰাস কৰাৰ লগতে ৰেলৰ খুন্দাত হাতীৰ মৃত্যু হোৱাৰ ঘটনা ৰোধ কৰিবৰ বাবে কৃত্ৰিম বুদ্ধিমত্তা প্ৰয়োগ কৰি অপ্টিকেল ফাইবাৰৰ সহায়ত ব্যৱস্থা গ্ৰহণ কৰাৰ ফলত এনে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। উত্তৰ পূৰ্বাঞ্চলত ৰেলপথ নিৰ্মাণৰ কাম প্ৰায় অৰ্ধেক সম্পন্ন হৈছে আৰু 2028 চনৰ ভিতৰত অঞ্চলটোত ৰেল যাতায়াত সুচল হৈ উঠিব বুলি তেওঁ আশা প্ৰকাশ কৰে। এই অঞ্চলটোত প্ৰাকৃতিক আৰু পৰিৱেশজনিত সমস্যাৰ বাবে সময়ে সময়ে নিৰ্মাণ কাৰ্য লেহেমীয়া হয় বুলিও তেওঁ উল্লেখ কৰে। ইপিনে ৰেল বিভাগে যাত্ৰীসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে ৰেল যাত্ৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হোৱা মাত্ৰেই যিকোনো যাত্ৰীয়ে ৰেল মদত পৰ্টেলত আপত্তিসমূহ দাখিল কৰিব পাৰে। আনহাতে দিব্যাংগসকলৰ সুবিধাৰ বাবেও সুবিধাজনক শৌচাগাৰ প্ৰস্ৰাৱগাৰকে ধৰি সকলো ব্যৱস্থা ক্ৰমান্বয়ে কৰি অহা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তদুপৰি মহিলাৰ সুৰক্ষাৰ ক্ষেত্ৰতো ৰেল আৰক্ষীয়ে সতৰ্কতাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হ'ব। বন বিভাগে এটা বিবৃতিযোগে এই কথা সদৰি কৰিছে। অৱশ্যে মুকলি কৰি দিয়া বিষয়টো বতৰৰ ওপৰত নিৰ্ভৰ কৰিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। সহৰা বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চল কেৱল জীপ চাফাৰীৰ বাবে মুকলি কৰি দিয়া হ'ব। ধুবুৰী জিলাৰ ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ আলমগঞ্জ গেৰামাৰী একত্ৰীকৰণ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ অধীনত কালি এটা বিশেষ স্বাস্থ্য শিবিৰ আয়োজন কৰা হয়। জিলাখনত প্ৰতিদিনে প্ৰতিখন খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি আছে যদিও শিক্ষাৰ্থীসকলৰ সামগ্ৰিক স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই স্বাস্থ্য শিবিৰটো বিশেষভাৱে অনুষ্ঠিত কৰা হয়। এই স্বাস্থ্য শিবিৰটোত ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ পৰা শিশু, অস্থি, নাক, কাণ আৰু ডিঙি, মনোৰোগ, চকু আৰু দন্তৰোগ বিশেষজ্ঞৰ লগতে ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ চিকিৎসকসকলে শিক্ষাৰ্থীসকলৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা সেৱা আগবঢ়ায়। এই স্বাস্থ্য শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে ধৰ্মশালা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ মুস্কুৰা আহমেদ আৰু বিদ্যালয়খনৰ অধ্যক্ষ বি বি পাণ্ডে। এই কাৰ্যসূচীত ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ ধুবুৰী জিলাৰ কেইবাগৰাকী স্বাস্থ্য বিষয়াৰ লগতে স্বাস্থ্যকৰ্মী, আশাকৰ্মী, পৰামৰ্শদাতা, শিক্ষা বিভাগৰ বিষয়া, কৰ্মচাৰীও উপস্থিত থাকে। এই স্বাস্থ্য শিবিৰত 4 শতাধিক ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালত আজি হৃদৰোগ আৰু ৰক্তজনিত জটিল ৰোগৰ আক্ৰান্ত শিশুৰ বাবে বিশেষ চিকিৎসা শিবিৰ অনুষ্ঠিত হ'ব। শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে চিকিৎসা শিবিৰ মুকলি কৰিব। তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কৰ্তৃপক্ষই জনোৱা মতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিশুসকলক জটিল ৰোগসমূহৰ পৰা আৰোগ্য কৰিবৰ বাবে উপযুক্ত চিকিৎসা ব্যৱস্থাপনাৰ উদ্দেশ্যে এই শিবিৰৰ আয়োজন কৰা হৈছে। লিউকেমিয়া, থেলাচেমিয়াকে ধৰি জটিল ৰক্তজনিত ৰোগত আক্ৰান্ত হৈ অস্থি মজ্জা সংৰোপণৰ প্ৰয়োজন হোৱা জন্মৰ পৰা 14 বছৰ বয়সলৈকে শিশুৰ স্বাস্থ্যসেৱা বিনামূলীয়াকৈ সম্পন্ন হ'ব বুলিও কৰ্তৃপক্ষই জানিবলৈ দিছে। প্ৰয়োজন অনুসৰি এনে ৰোগত আক্ৰান্ত শিশুসকলক সম্পূৰ্ণ বিনামূলীয়াকৈ উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ প্ৰেৰণৰ ব্যৱস্থা আছে। বিধায়ক ভূপেশ বৰালাই তিনিচুকীয়া জিলাৰ ডুমডুমা বিধানসভা সমষ্টিত 62,63,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া 8টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত পৌৰসভাৰ পৌৰপতি কান্তা ভট্টাচাৰ্যী, পৌৰসভাৰ কাৰ্যবাহী বিষয়া বিদ্যুৎ বিকাশ চাংমা, উপ পৌৰপতি মণি দত্তৰ লগতে আন কেইবাগৰাকীও সমাজকৰ্মী উপস্থিত থাকে। প্ৰতিশ্ৰুতি কেন্সাৰ আৰু পলিয়েটিভ ট্ৰাষ্টৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত আজি ডিব্ৰুগড়ত বিশেষ কৰ্মশালাৰ আয়োজন কৰা হৈছে। মানুহে মানুহৰ বাবে প্ৰকল্পৰ অধীনত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কৰ্মশালাত প্ৰশিক্ষাৰ্থীসকলৰ লগতে বহুকেইগৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। সীমা শুল্ক বিভাগে কালি কামৰূপ জিলাৰ এটা বাসগৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ ভাং জব্দ কৰে। বিশেষ সূত্ৰৰ পম খেদি চলোৱা এই অভিযানত বিভাগে 41টা মোনাভৰ্তি ভাং জব্দ কৰিবলৈ সমৰ্থ হয়। জব্দ কৰা ভাংখিনিৰ ওজন 511 কিলোগ্ৰামৰো অধিক আৰু ইয়াৰ বজাৰ মূল্য কমেও 1.5 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত বিভাগে এজন লোকক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2025ৰ বাবে 15 ছেপ্টেম্বৰ মনোনয়ন দাখিলৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে প্ৰতিবছৰে জানুৱাৰীত এই বঁটাসমূহ প্ৰদান কৰে। এই বছৰৰ বঁটা প্ৰাপকসকলৰ নাম 26 ডিচেম্বৰত বীৰ বাল দিৱসৰ দিনা ঘোষণা কৰা হ'ব। শিশুসকলৰ সামৰ্থ্য, দৃঢ়তা, উৎসাহ, উদ্দীপনাৰ উদযাপন কল্পে এই বঁটা প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় পুৰস্কাৰ আনুষ্ঠানিক ৱেবছাইটৰ জৰিয়তে এই বঁটাৰ বাবে 5 বছৰৰ উৰ্ধৰ আৰু 18 বছৰৰ তলৰ শিশুৰ নাম মনোনীত কৰিব পৰা যায়। নৱসংখ্যক মাজুলী জিলা দিৱস উপলক্ষে আজি পুৱাৰ ভাগতে কমলাবাৰী ঘড়ী ডাঙৰ আধাৰশিলা স্থাপনৰ পাছত সমূহীয়া চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ইয়াৰ পাছতে গড়মূৰ জিলা কাৰাগাৰত যোগাসনৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুপৰীয়া ভাগত গড়মূৰ বংশী গোপন নাট্য মন্দিৰ কলা প্ৰতিযোগিতা আৰু জনসভা অনুষ্ঠিত হ'ব। ঠিক একে সময়তে গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত ৰক্তদান শিবিৰৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প কনকলতা ইণ্ডোৰ ষ্টেডিয়ামত ইউনেক্স ছানৰাইজ উত্তৰ পূব মণ্ডল আন্তঃৰাজ্যিক বেডমিণ্টন প্ৰতিযোগিতা চলি আছে। বেডমিণ্টন এছ'চিয়েচন অব ইণ্ডিয়াৰ সহযোগিতাত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰতিযোগিতাটোৰ দলীয় শাখাৰ ছেমি ফাইনেলত অসমৰ পুৰুষ আৰু মহিলা তথা জুনিয়ৰ ৰাণাৰ ছোৱালী দলে প্ৰৱেশ কৰিছে। পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ উভয় দলৰ 3-0 ব্যৱধানত মেঘালয়ে পৰাস্ত কৰে। জুনিয়ৰ ৰাণাৰ কোৱাৰ্টাৰ ফাইনেলত অসমে 2-0 ব্যৱধানত নাগালেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ছোৱালী দলে 1 ব্যৱধানত মেঘালয়ক পৰাস্ত কৰে। প্ৰতিযোগিতাৰ ছোৱালী শাখাৰ কোৱাৰ্টাৰ ফাইনেলত অৰুণাচলে ছিকিমক, মিজোৰামে ত্ৰিপুৰাক আৰু মণিপুৰে নাগালেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ল'ৰাৰ কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে ত্ৰিপুৰাক, মিজোৰামে মেঘালয়ক আৰু অৰুণাচলে ছিকিমক পৰাস্ত কৰে। পেৰিছ পেৰালিম্পিকৰ দশম দিনা ভাৰতে কালি দুটা পদক অৰ্জন কৰে। নবদ্বীপ সিঙে পুৰুষৰ জেভলিন থ্ৰ'ৰ F-41 শিতানত সোণৰ পদক অৰ্জন কৰে। এই শিতানত অনুচিত আচৰণৰ বাবে ইৰাণৰ খেলুৱৈগৰাকীক অযোগ্য ঘোষণা কৰাৰ পাছত নৱদ্বীপে প্ৰথম স্থান লাভ কৰে। আনহাতে গুৰপ্ৰীত সিমৰণে মহিলাৰ 200 মিটাৰ ট্ৰেক শিতানত ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতে 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 29টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰধান বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিসমূহ অৱলোকন আগবঢ়াইছে ঋতুপৰ্ণা বৰাই।
গুৱাহাটীৰ পৰা আজি প্ৰকাশিত প্ৰায় আটাইকেইখন বাতৰি কাকতে অনলাইন ট্ৰেডিং প্ৰবঞ্চক চমি বৰাৰ পলায়ন আৰু অনলাইন ট্ৰেডিং সন্দৰ্ভত আৰক্ষী অভিযানৰ বাতৰি ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা বুলি উল্লেখ কৰি খাদ্য সুৰক্ষাত আপোচ চৰকাৰৰ শিৰোনামেৰে এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া প্ৰতিদিন কাকতে 1 অক্টোবৰৰ পৰা ৰাজ্যত আধাৰ কাৰ্ড প্ৰদানৰ প্ৰক্ৰিয়া কঠিন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অসম চুক্তি ৰূপায়ণ সম্পৰ্কীয় বিপ্লৱ শৰ্মাৰ 67টা প্ৰস্তাৱৰ ভিতৰত 52 টা প্ৰস্তাৱ বিহুৰ পূৰ্বে কাৰ্যকৰী হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিত দৈনিক অসম, নিয়মীয় বাৰ্তা, দ্য চেণ্টিনেল, দি আছাম ট্ৰিবিউন আদি কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। নিয়মীয় বাৰ্তাৰ কাকতে মণিপুৰত পুনৰ গোষ্ঠী সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰিত আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দৈনিক অগ্ৰদূত কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে মুখ্যমন্ত্ৰীয়ে দক্ষ আৰক্ষী পোৱাৰ বাবে বেয়া ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাই বুলি কৰা মন্তব্য প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে বিত্তীয় প্ৰবঞ্চনাৰ অপৰাধত CID কনিষ্টবলক বৰ্খাস্ত কৰাৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক জনভূমি কাকতে ইউনিয়ন কোঅপাৰেটিভ বেংকৰ বিত্তীয় অনিয়ম সন্দৰ্ভত প্ৰস্তুত কৰা এটা বাতৰি ইউনিয়ন কোঅপাৰেটিভ বেংকে ঘূৰাই দিয়া নাই গ্ৰাহকৰ জমাধন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গ্ৰাছন ট্ৰিবিউন কাকতে ক্ৰেডিট কেলেংকাৰীৰ সংক্ৰান্তত আৰক্ষীয়ে 22 জন অভিযুক্তক বিচাৰি জাননী জাৰি কৰা বাতৰিত প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এয়াই আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ধন্যবাদ ঋতুপৰ্ণা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত পুনৰ 1,71,593টা গৃহ নিৰ্মাণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। অসমত ৰেলপথ বৈদ্যুতিকীকৰণৰ কাম 85% সম্পূৰ্ণ হৈছে। অহা বছৰৰ ভিতৰত 100% কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষা কপিন্দন কিশোৰ শৰ্মা প্ৰকাশ। ৰাজ্যত বিগত কিছুদিন ধৰি নীতি বহিৰ্ভূতভাৱে ধন জমা কৰা অসাধু ব্যৱসায় সন্দৰ্ভত বিশেষ তদন্তকাৰী দল গঠন কৰি অনুসন্ধান চলাবলৈ আৰক্ষী সঞ্চালক প্ৰধানৰ নিৰ্দেশ আৰু পেৰিছ পেৰালিম্পিকৰ দশম দিনৰ খেলৰ অন্তত ভাৰতৰ 7টা সোণ, 9টা ৰূপ আৰু 13টা ব্ৰঞ্জসহ মুঠ 29টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ 6ষ্ঠ স্থানত। আমাৰ পুৱা আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।